আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে আত্মনিৰ্ভৰশীল কৰি তোলাটোৱে বিজেপি চৰকাৰৰ লক্ষ্য বুলি মুখ্যমন্ত্ৰীৰ বোকাখাতত মন্তব্য, শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত, অসম গ্ৰন্থমেলাৰ আজি সামৰণি, ত্ৰয়োদশ দিন পৰ্যন্ত মুঠ 6,80,00,000 গ্ৰন্থ বিক্ৰী আৰু ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি, কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদান বন্ধ ঘোষণা। গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলৰ মাজত চেক বিতৰণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বোকাখাতত উপস্থিত হৈছে। বোকাখাতৰ জেনেৰেল ষ্টেডিয়ামত আজি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাই ৰাজ্য চৰকাৰৰ মূল লক্ষ্য, লগতে মহিলাসকলকো অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবলৈ চৰকাৰে সংকল্প গ্ৰহণ কৰিছে। এই উদ্দেশ্যে ৰাজ্যৰ 55টা সমষ্টিত আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি লোক নিৰ্মাণৰ পথ বিভাগৰ অধীনত মুঠ 6,904,00,000 ব্যয়েৰে 16টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে লোক নিৰ্মাণ গৃহ নিৰ্মাণ বিভাগৰ অধীনত 6,48,00,000 ব্যয়ৰ আন এটা প্ৰকল্প, জলসিঞ্চন বিভাগৰ অধীনত 2,04,00,000 ব্যয়ৰ আন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। আনহাতে লোক নিৰ্মাণৰ পথ বিভাগৰ অধীনত 5,646,00,000 ব্যয়েৰে নিৰ্মিত মুঠ 13টা প্ৰকল্প আৰু লোক নিৰ্মাণৰ গৃহ নিৰ্মাণ বিভাগৰ অধীনত 6,08,00,000 ব্যয়েৰে নিৰ্মিত 3টা প্ৰকল্প আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত 84,00,000 নিৰ্মিত 4টা প্ৰকল্প, জলসিঞ্চন বিভাগৰ অধীনত 86,00,000 ব্যয়েৰে নিৰ্মাণ কৰা এটা প্ৰকল্প আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত 34,00,000 ব্যয়েৰে নিৰ্মিত আন প্ৰকল্পৰো আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব। তদুপৰি বোকাখাত বিধানসভা সমষ্টিৰ অধীনৰ আত্মসহায়ক গোটৰ 27,166 মহিলাৰ মাজত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 চেক বিতৰণ কৰিব। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ধেমাজি আৰু ঢকুৱাখানা বিধানসভা সমষ্টিত আয়োজিত দুখনকৈ জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া দেউৰীবিল পথাৰ আৰু ঘিলামৰা ব্লক ফিল্ডৰ সভাস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰাৰ বাবে আজি পুনৰ উচ্ছেদ চলোৱা হৈছে। অভয়াৰণ্যখনৰ 830 হেক্টৰ ভূমিত কালি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। তেজপুৰ সদৰ ৰাজহচক্ৰ আৰু ঠেলামৰা ৰাজহচক্ৰ অধীনৰ জামুকদল, আৰিমাৰী, চিয়ালিচৰ, বাঘেটাপু, লাঠিমাৰী চৰকে ধৰি কেইবাটাও অঞ্চল দখলমুক্ত কৰাৰ বাবে প্ৰশাসনে অঞ্চলটোত আজি অভিযান চলাব। একালত জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ আৰু দুষ্প্ৰাপ্য উলুমৰা পক্ষীৰ বাবে বিখ্যাত অভয়াৰণ্যখনৰ একাংশ দখলকাৰী কবলত পৰিছে। 44 বৰ্গ কিলোমিটাৰ যোৰা অভয়াৰণ্যখনত 6,200 বিঘা ভূমিত দখলকাৰীয়ে বাসগৃহ নিৰ্মাণ আৰু কৃষিকাৰ্য কৰি আহিছে। 2023 চনত শোণিতপুৰ জিলা প্ৰশাসনে বুঢ়াচাপৰি অভয়াৰণ্যত উচ্ছেদ চলাই 6,200 বিঘা ভূমিত ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে আবণ্টন দিছিল, কিন্তু উচ্ছেদৰ ছমাহ পাছতে পুনৰ এই ভূমি একাংশ লোকে দখল কৰে। এমাহ পূৰ্বে উচ্ছেদৰ বাবে এই ভূমি খালী কৰাৰ বাবে প্ৰশাসনে জাননী জাৰি কৰিছিল। জাননী লাভ কৰাৰ পাছতো অঞ্চলটোত খালী নকৰাৰ বাবে কালি বৃহৎ সংখ্যক সুৰক্ষাকৰ্মীয়ে 37খন এক্সকেভেটৰ আৰু 60খন ট্ৰেক্টৰেৰে উচ্ছেদ অভিযান চলায়। একাংশ লোকে আৰক্ষী প্ৰশাসনক বাধা দিবলৈ চেষ্টা কৰে যদিও সুৰক্ষাকৰ্মীৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়। উল্লেখযোগ্য যে বুঢ়াচাপৰি সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পশ্চিমে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্য, উত্তৰ দিশত পাক্কে নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণে কাৰ্বি আংলঙৰ চহকীৰ সংৰক্ষিত বনাঞ্চল আছে। বনাঞ্চলখন কাজিৰঙালৈ জীৱ জন্তুৰ প্ৰব্ৰজনৰ সংযোগী কৰিডৰ হিচাপে ব্যৱহৃত হৈ আহিছে। বনাঞ্চলখনৰ উত্তৰ সীমাৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ টাপুত বিভিন্ন প্ৰজাতিৰ স্তন্যপায়ী, সৰীসৃপ আৰু চৰাই বিচৰণ কৰে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে প্ৰকাশ কৰা মতে এইবাৰ গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক আছিল। কালি ত্ৰয়োদশ দিনলৈ গ্ৰন্থমেলাত মুঠ 6,80,00,000 টকাৰ গ্ৰন্থ বিক্ৰী হয় বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। আজি বিয়লি 2:30 বজাত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ অনুজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত ওড়িশাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা চতপথী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে লেখক সাহিত্যিক অৰূপ কুমাৰ দত্ত, শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী আৰু সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সন্ধিয়া 5 বজাত গ্ৰন্থমেলাৰ বাকৰিত সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰা হ'ব। বিগত প্ৰায় এসপ্তাহ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। কালিও গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰীৰ চৌপাশ আৱৰি ৰাখে। বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা 7 দিনত সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাব। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতে হ্ৰাস পোৱাৰ বাবে দিনৰ ভাগতো জনসাধাৰণে প্ৰচণ্ড শীত অনুভৱ কৰিছে। গুৱাহাটীত কালি সৰ্বোচ্চ তাপমাত্ৰা 20 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 14.7 ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হয়। পৰৱৰ্তী কেইটামান দিনতো ঘন কুঁৱলী অব্যাহত থকাৰ লগতে শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি কোৱা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত শীতপ্ৰবাহে জনজীৱন এক প্ৰকাৰৰ স্থবিৰ কৰি তুলিছে। মৰিগাঁও জিলাতো শীতপ্ৰবাহে প্ৰত্যাহিক জনজীৱন স্থবিৰ কৰি তুলিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় জিলা প্ৰশাসনে আজি বন্ধ ঘোষণা কৰিছে। নলবাৰী জিলাৰ বিদ্যালয়সমূহ আজিৰে পৰা 5 দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। দৰং জিলাত শীতপ্ৰবাহৰ বাবে জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়সূচী আজিৰে পৰা সালসলনি কৰা হৈছে। সেই অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত দিনৰ 10 বজাৰ পৰা 1 বজালৈ পাঠদান কৰা হ'ব। উচ্চ শ্ৰেণীসমূহত দিনৰ 10 বজাৰ পৰা 2 বজালৈ পাঠদান কৰা হ'ব। পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত এই নিৰ্দেশ বাহাল থাকিব। ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এটা নিৰ্দেশযোগে শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সূচী সালসলনি কৰিছে। শীত প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ 10 বজাৰ পৰা বিয়লি 3 বজালৈ পাঠদান কৰিবলৈ কোৱা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত পাঠদানৰ সময় সালসলনি কৰা হৈছে। উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা দেওবাৰে সংহত ন্যায়িক আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, ন্যায়াধীশ সন্দীপ মেহতা, ন্যায়াধীশ এন কটিশ্বৰ সিং আৰু ন্যায়াধীশ বিজয় বিষ্ণই, আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত অহা 22 জানুৱাৰীত 4-দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনৰ উজ্বলাই তোলাৰ লক্ষ্য আগত ৰাখি এইবেলি এই মহোৎসৱ দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্ৰদৰ্শন হ'বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা কালি ঘোষণা কৰা হয়। মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে শকীৰ খুলিকভে পৰিচালনা কৰা উজবেকিস্তানী চলচ্চিত্ৰ চান্দে প্ৰদৰ্শন কৰা হ'ব। আলৰেজা ঘাছিমি আৰু ৰাহা আমিৰ ফজলিৰ যুটীয়া পৰিচালনাৰ ইৰাণী চলচ্চিত্ৰ ইন দ্য লেণ্ড অৱ ব্ৰাদাৰ্ছৰ প্ৰদৰ্শনীৰে এই মহোৎসৱৰ সামৰণি পৰিব। এই অনুষ্ঠানত কিংবদন্তী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক গিৰিশ কাছৰাৱল্লীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। মাজুলী জিলাৰ গড়মূৰত কালিৰ পৰা জিলা উদ্যম সমাগত আৰু স্বদেশী মেলা 2026 অনুষ্ঠিত হৈছে। অহা 9 জানুৱাৰীলৈ মুকলি থাকিবলগীয়া এই মেলা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত অসম ক্ষুদ্ৰ উদ্যোগ বিকাশ লিমিটেডৰ সৌজন্যত অনুষ্ঠিত হৈছে। কালি বিধায়ক ভুৱন গামে মেলাৰ উদ্বোধন কৰে। জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ মাজুলী সহকাৰী প্ৰবন্ধক জনাৰ্দন দাসে আগবঢ়োৱা অনুষ্ঠানত জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰবন্ধক ৰাজকুমাৰ বৰী, জিলা পৰিষদৰ সভানেত্ৰী নৱনীতা দাস আদিকে ধৰি বিভিন্ন উদ্যোগৰ স্বত্বাধিকাৰী, থলুৱা উদ্যোগী আৰু ভালেসংখ্যক লোক উপস্থিত থাকে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে আত্মনিৰ্ভৰশীল কৰি তোলাটোৱে বিজেপি চৰকাৰৰ লক্ষ্য বুলি মুখ্যমন্ত্ৰী বোকাখাতত মন্তব্য। শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত। অসম গ্ৰন্থমেলাৰ আজি সামৰণি। ত্ৰয়োদশ দিন পৰ্যন্ত মুঠ 6,80,00,000 টকাৰ গ্ৰন্থ বিক্ৰী আৰু ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি। কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদান বন্ধ ঘোষণা। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।